এয়া আকাশবাণী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। দেশৰ 10খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 96টা সমষ্টিত আজি পুৱা 7 বজাৰে পৰা লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। ভোটগ্ৰহণ আজি পুৱা 7 বজাত আৰম্ভ হৈছে আৰু সন্ধিয়া 6 বজাত সামৰণি পৰিব। দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি দিনৰ 3 বজা পৰ্যন্ত সমগ্ৰ দেশত 52.60% অধিক ভোটদান সম্পন্ন হৈছে। অন্ধ্ৰপ্ৰদেশত 55% অধিক, বিহাৰত 45% অধিক, জম্মু কাশ্মীৰত প্ৰায় 30%, ঝাৰখণ্ডত 56.42%, মধ্যপ্ৰদেশত 59.63%, মহাৰাট্টত 42.35%, উৰিয়াত 52.9%, তেলেংগানাত 52.34%, উত্তৰ প্ৰদেশত 48.41%, পশ্চিমবংগত 66.05% ভোটদান হোৱাৰ তথ্য পোৱা গৈছে। নিৰ্বাচন আয়োগে ভোটদানৰ হাৰ বৃদ্ধিৰ উদ্দেশ্যে তেলেংগানাত 17টা সংসদীয় সমষ্টিৰ ঠাই বিশেষে ভোটদানৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি ভোটগ্ৰহণ হোৱা 96টা সমষ্টিৰ ভিতৰত অন্ধ্ৰপ্ৰদেশৰ 25টা, তেলেংগানাৰ 17টা, উত্তৰ প্ৰদেশৰ 13টা, মহাৰাট্টৰ 11টা, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগৰ 8টাকৈ, বিহাৰৰ 5টা, ওড়িশা আৰু ঝাৰখণ্ডৰ 4টাকৈ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু কাশ্মীৰৰ 1টা সমষ্টি আছে। এই পৰ্যায়ৰ বাবে মুঠ 1717গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। লোকসভাৰ চতুৰ্থ পৰ্যায়ৰ সমান্তৰালভাৱে অন্ধ্ৰপ্ৰদেশৰ 175জনীয়া বিধানসভাৰ আটাইকেইখন আসন আৰু ওড়িশা বিধানসভাৰ 147খন আসনৰ 28খনৰ বাবে ভোটগ্ৰহণ কৰা হৈছে। চতুৰ্থ পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ নেতাসকলৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা গিৰিৰাজ সিং, অৰ্জুন মুণ্ডা, জি কিষাণ ৰেড্ডী, অজয় কুমাৰ মিশ্ৰ, জে ডি ইউৰ ৰাজীৱ ৰঞ্জন সিং, সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱ, কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী, তৃণমূল কংগ্ৰেছৰ মহুৱা মৈত্ৰ, শত্ৰুঘ্ন সিনহা আৰু এ আই এ এমৰ আছাদুদ্দিন ওৱেছি অন্যতম। চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ সুকলমে সম্পন্ন কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ 1,92,000 ভোটগ্ৰহণ কেন্দ্ৰত 19,00,000ৰো অধিক নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে। কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে আজীৱন যুঁজ দিয়া বীৰবেলা ৰাভাই আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰে 2021 চনত দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। সমাজত প্ৰচলিত কুসংস্কাৰ ডাইনী প্ৰথাৰ বিৰুদ্ধে 2 দশকৰো অধিক কাল যুঁজ দি অহা বীৰবেলা ৰাভা সমাজৰ একাংশ লোকৰ অন্যায়ৰ বলি হোৱা নিৰীহ লোকসকলৰ বাবে সাহসৰ শিক্ষা সকাহৰ অন্য নাম আছিল। 1954 চনত গোৱালপাৰা জিলাৰ ঠাকুৰভিলাত জন্মগ্ৰহণ কৰা এইগৰাকী প্ৰগতিকামী মহিলাই সমাজত প্ৰচলিত কুসংস্কাৰৰ বিৰুদ্ধে সচেতনতা বৃদ্ধিৰ বাবে সৃষ্টিৰ বাবে আজীৱন প্ৰচেষ্টা চলাইছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বীৰবেলা ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাভাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে কৰা হ'ব বুলি প্ৰকাশ কৰিছে আৰু এই বিষয়ত সকলো দিশ তদাৰক কৰিবলৈ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু জয়ন্ত মল্লবোৰক দায়িত্ব অৰ্পণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বীৰবেলা ৰাভাৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি সামাজিক মাধ্যমযোগে শোকবাৰ্তা প্ৰেৰণ কৰিছে। চেণ্ট্ৰেল বৰ্ড অব ছেকেণ্ডাৰী এডুকেশ্যন চমুকৈ CBSEয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। CBSEয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দশম শ্ৰেণী পৰীক্ষাৰ উত্তীৰ্ণ হাৰ 93.60%, ছাত্ৰীৰ উত্তীৰ্ণ হাৰ 94.75% হোৱাৰ বিপৰীতে ছাত্ৰৰ উত্তীৰ্ণ হাৰ 92.71%। CBSEৰ দশম শ্ৰেণীৰ ফলাফলত উত্তীৰ্ণ হাৰ বিগত বৰ্ষতকৈ 0.48% বৃদ্ধি পাইছে। আনহাতে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ উত্তীৰ্ণ হাৰ 87.98%। এই হাৰ যোৱা বছৰতকৈ 0.65% বৃদ্ধি পোৱা বুলি বোৰ্ডে এটা বিবৃতিযোগে জনাইছে। 24,000তকৈ অধিক পৰীক্ষাৰ্থীয়ে 95%তকৈ অধিক নম্বৰ লাভ কৰিছে আৰু 1,16,000 পৰীক্ষাৰ্থীয়ে 90%তকৈ অধিক নম্বৰ লাভ কৰিছে। পৰীক্ষাত সফলতা অৰ্জন কৰা শিক্ষাৰ্থীসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে অভিনন্দন জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে এই বৰ্ষত প্ৰায় 39,00,000 ছাত্ৰ ছাত্ৰীয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি ইৰাণলৈ ৰাওনা হৈছে। ভাৰত আৰু ইৰাণৰ মাজত হ'বলগীয়া গুৰুত্বপূৰ্ণ চাবাহাৰ বন্দৰ চুক্তি স্বাক্ষৰত ভাগ লবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি ইৰাণ অভিমুখে যাত্ৰা কৰিছে। উল্লেখযোগ্য যে এই চুক্তিয়ে ভাৰতক ইৰাণৰ ওমানত অৱস্থিত চাবাহাৰ বিমান বন্দৰ দীৰ্ঘদিনলৈ লীজত লোৱাত সহায় কৰিব।